এয়া আকাশবাণী গুৱাহাটী। বিয়লিৰ আঞ্চলিক বাতৰি পঢ়িছো অৰুণিমা গোস্বামীয়ে। বৃহস্পতিবাৰৰ নিশা 92 বছৰ বয়সত দেহাৱসান ঘটা প্ৰাক্তন প্ৰধানমন্ত্ৰী ডঃ মনমোহন সিঙৰ শেষকৃত্য সম্পূৰ্ণ ৰাষ্ট্ৰীয় মৰ্যাদাৰে আজি দিল্লীৰ নিগমবোধ ঘাটত সম্পন্ন হয়। শেষকৃত্যৰ পূৰ্বে শিখ পুৰোহিত আৰু প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীৰ পৰিয়ালৰ লোকে গুৰুবাণী পাঠ কৰে। গাৰ্ড অৱ অনাৰ প্ৰদৰ্শনৰ পাছত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মু, উপৰাষ্ট্ৰপতি জগদীপ ধনখৰ, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, গৃহমন্ত্ৰী অমিত শ্বাহ, স্বাস্থ্যমন্ত্ৰী জগত প্ৰকাশ নড্ডা আৰু লোকসভাৰ অধ্যক্ষ ওম বিৰলাই ডঃ সিঙৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গেৰ উপৰি ছোনিয়া গান্ধী, ৰাহুল গান্ধী আৰু অন্যান্য নেতাসকলেও প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীৰ নশ্বদেহত পুষ্পাঞ্জলি তৰ্পণ কৰে। স্থল সেনাধ্যক্ষ জেনেৰেল উপেন্দ্ৰ দ্বিবেদী, নৌসেনাৰ মুৰববী এডমিৰেল দীনেশ কে ত্ৰিপাঠী, বায়ুসেনাৰ মুৰববী এয়াৰ চীফ মাৰ্শাল অমৰপ্ৰীত সিং, ভূটানৰ ৰজা জিগমে খেচাৰ নামগিয়াল ৱাংচুক আৰু মৰিছাছৰ বিদেশ মন্ত্ৰী ধনঞ্জয় ৰামফুলেও প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীলৈ শেষ শ্ৰদ্ধা নিবেদন কৰে। ৰাজ্যৰ বিভিন্ন প্ৰান্তত আজি অসম চৰকাৰৰ খাদ্য আৰু অসামৰিক যোগান বিভাগৰ উদ্যোগত নতুন ৰেচন কাৰ্ড বিতৰণ কৰা হয়। ওদালগুৰি জিলাৰ ভেৰগাঁও বিধানসভা সমষ্টিৰ 1739টা পৰিয়ালৰ মাজত আজি ৰেচন কাৰ্ড বিতৰণ কৰা হয়। অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে ভেৰগাঁও বিষ্ণুৰাভা কৃষ্টি ভৱনত আয়োজিত অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি এই প্ৰক্ৰিয়া আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে। অনুষ্ঠানত দিয়া ভাষণত অধ্যক্ষগৰাকীয়ে কয় যে চৰকাৰে গ্ৰহণ কৰা সকলো আঁচনিৰ বাবে ৰেচন কাৰ্ডক মূল প্ৰমাণপত্ৰ হিচাপে বিবেচনা কৰা হ'ব। নলবাৰীত আয়োজিত এটা অনুষ্ঠানত গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই নতুন ৰেচন কাৰ্ড আৰু ই ৰিক্সা বিতৰণ কৰে। ইপিনে ধুবুৰী জিলাৰ গ্ৰন্থাগাৰ প্ৰেক্ষাগৃহত আজি নতুন ৰেচন কাৰ্ড বিতৰণৰ তৃতীয় পৰ্যায়ৰ কাৰ্যসূচী অনুষ্ঠিত হয়। ৰাজ্য চৰকাৰে খাদ্য সুৰক্ষা আইনৰ অধীনত 2023-24 বৰ্ষত নতুনকৈ 42,85,745 জন নতুন হিতাধিকাৰীক অন্তৰ্ভুক্ত কৰাত সফলতা লাভ কৰিছে। জিলাখনত সৰ্বমুঠ উপকৃত পৰিয়ালৰ সংখ্যা 24,744। ইপিনে কলিয়াবৰত নতুনকৈ 3,238টা পৰিয়ালৰ মাজত ৰেচন কাৰ্ড বিতৰণ কৰা হয়। এই উপলক্ষে আয়োজিত অনুষ্ঠানত মুখ্য অতিথি হিচাপে মন্ত্ৰী কেশৱ মহন্ত উপস্থিত থাকে। দৰং জিলাৰ মঙলদৈ লোকসভা সমষ্টিত নতুনকৈ বাছনি লাভ কৰা হিতাধিকাৰীসকলৰ মাজত ৰেচন কাৰ্ড বিতৰণ কাৰ্যসূচীত মঙলদৈৰ বিধায়ক বসন্ত দাস, প্ৰাক্তন বিধায়ক গুৰুজ্যোতি দাসৰ লগতে আন আন ব্যক্তিসকল উপস্থিত থাকে। বৰপেটা জিলাৰো 4টা বিধানসভা সমষ্টিত নতুনকৈ আবণ্টিত ৰেচন কাৰ্ডসমূহ বিতৰণ কৰা হয়। বৰপেটাত এই উপলক্ষে আয়োজিত অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি মন্ত্ৰী নন্দিতা গাৰ্লুচাই 3,361গৰাকী হিতাধিকাৰীক নতুনকৈ ৰেচন কাৰ্ড বিতৰণ কৰে। তেওঁ এই কাৰ্ডৰ জৰিয়তে দুখীয়া পৰিয়ালটোৱে কি কি সুবিধা লাভ কৰিব সেই সম্পৰ্কে ব্যাখ্যা কৰে। মৰিগাঁৱৰ ফুৰবন্ধা ৰাস মন্দিৰ ক্ষেত্ৰত অনুষ্ঠিত এই কাৰ্যসূচীত সমষ্টিটোৰ বিধায়ক ৰমাকান্ত দেউৰী মুখ্য অতিথি হিচাপে উপস্থিত থাকে। আজিৰ কাৰ্যসূচীত মৰিগাঁও সমষ্টিৰ মুঠ 14,324গৰাকী হিতাধিকাৰীক ৰেচন কাৰ্ড প্ৰদান কৰা হয়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ দিনৰ 11 বজাত আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ জৰিয়তে দেশ বিদেশৰ জনসাধাৰণৰ আগত নিজৰ মনৰ ভাৱ ব্যক্ত কৰিব। এয়া হ'ব অনুষ্ঠানটোৰ 117 সংখ্যক খণ্ড। এই অনুষ্ঠান আকাশবাণী আৰু দূৰদৰ্শনৰ আটাইবোৰ নেটৱৰ্কৰ উপৰি AIR নিউজ ৱেবছাইট আৰু নিউজ অন AIR মোবাইল এপতো শুনিবলৈ পোৱা যাব। তেজপুৰ বিশ্ববিদ্যালয়ৰ 60তম সমাৱৰ্তনত পৌৰহিত্য কৰিবলৈ শোণিতপুৰ জিলাত উপস্থিত হোৱা ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই আজি দিনৰ ভাগত জিলা আয়ুক্তৰ কাৰ্যালয় সন্মিলন কক্ষত এখন পৰ্যালোচনা সভাত অংশগ্ৰহণ কৰে। জিলা আয়ুক্ত অংকুৰ ভঁৰালীৰ উপস্থিতিত আয়োজিত সভাখনত ৰাজ্যপালগৰাকীয়ে জিলা প্ৰশাসনৰ বিভিন্ন বিভাগৰ মুৰববীসকলৰ লগত চৰকাৰী উন্নয়নমূলক আঁচনিসমূহৰ ৰূপায়ণ সন্দৰ্ভত আলোচনা কৰে। পৰ্যালোচনা সভাৰ পাছত ৰাজ্যপাল শ্ৰী আচাৰ্যই সাংবাদিকসকলৰ আগত কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ বিভিন্ন আঁচনিসমূহৰ ৰূপায়ণৰ বিষয়ে উল্লেখ কৰি কাম কাজৰ অগ্ৰগতি সম্পৰ্কে সন্তোষ প্ৰকাশ কৰে। যোৱা 26 নৱেম্বৰৰ সন্ধিয়া ধুবুৰী জিলাৰ ৰাণীগঞ্জ বজাৰৰ SBI গ্ৰাহক সেৱা কেন্দ্ৰত সংঘটিত গুলীচালনাৰ ঘটনা সন্দৰ্ভত ধুবুৰী আৰক্ষীয়ে এজন ব্যক্তিক আটক কৰিছে। জিলাখনৰ পিলাচীপাৰাৰ পাইকান্দাৰা গাঁৱত আৰক্ষীৰ সৈতে হোৱা সংঘৰ্ষত অভিযুক্ত নূৰ কালাম নামৰ ব্যক্তিজনক আটক কৰা হয়। ঘটনা সংঘটিত হোৱাৰ পাছত আৰক্ষীয়ে আহত অভিযুক্তজনক ধুবুৰী চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰোৱাই বুলি আমাৰ সংবাদদাতাই জানিবলৈ দিছে। ৰাজ্য চৰকাৰৰ ভাষিক সংখ্যালঘু উন্নয়ন বোৰ্ডৰ উদ্যোগত হোজাইৰ বিবেকানন্দ ক্ৰীড়াংগণত আজি ই ৰিক্সা বিতৰণ কৰা হয়। অনুষ্ঠানত উপস্থিত থাকি অসম ভাষিক সংখ্যালঘু বোৰ্ডৰ অধ্যক্ষ শিলাদিত্য দেৱ, হোজাই জিলা আয়ুক্ত বিদ্যুৎ বিকাশ ভাগৱতীকে ধৰি বিশিষ্ট ব্যক্তিসকলে ক্ষুদ্ৰ উদ্যোগ আৰু উদ্যমিতাই যুৱ সমাজৰ বিকাশ সাধনত সহায় কৰিব বুলি মত প্ৰকাশ কৰে। অনুষ্ঠানটোত 54গৰাকী হিতাধিকাৰীক ই ৰিক্সা বিতৰণ কৰাৰ লগতে 328গৰাকী হিতাধিকাৰীক প্ৰেছাৰ কুকাৰ আৰু ফিল্টাৰ বিতৰণ কৰা হয়। ক্ৰীড়া আৰু যুৱ কল্যাণ মন্ত্ৰী নন্দিতা গাৰ্লুচাই আজি বৰপেটাত ৰামৰায় ষ্টেডিয়ামৰ নিৰ্মাণক অগ্ৰগতিৰ বুজ লয়। উল্লেখযোগ্য যে বিগত 37 বছৰতকৈ অধিক সময় জুৰি নিৰ্মীয়মান অৱস্থাত থকা ষ্টেডিয়ামখন সম্পূৰ্ণ কৰিবলৈ ৰাজ্য চৰকাৰে ক্ৰীড়ানীতিৰ অধীনত শেহতীয়াকৈ 11 কোটি টকা আবণ্টন দিছিল।